এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পৰ্যটন বৰ্ষত সৰ্বাধিক পৰ্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে। 2024-25 পৰ্যটন বৰ্ষত 4,43,000 পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা 11 কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰিছে। যোৱা বছৰৰ তুলনাত এইবাৰ 35% পৰ্যটক বৃদ্ধি হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোৱা 1 মে'ত হাতী ছাফাৰী বন্ধ কৰিছিল। হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত পৰ্যটকৰ বাবে উদ্যানখনত জীপ ছাফাৰী উপলব্ধ আছিল। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ বাবে প্ৰতিষ্ঠানটোত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ডঃ শৰ্মাই প্ৰতি ছমাহত অসম আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। কাইলৈ এই সন্মিলনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ পৰা বিগত সময়ছোৱাৰ কাম কাজ আৰু আইন শৃংখলা পৰিস্থিতি সম্পৰ্কীয় সবিশেষ তথ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই এতিয়ালৈকে বিভিন্ন জিলাৰ পৰা 71 জন লোকক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত কোকৰাঝাৰৰ পৰা ৰূপচান্দ আলী, গোৱালপাৰাৰ পৰা ৰচিদ মণ্ডল আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ৰাজু শেখ নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত ডাইনী অন্ধবিশ্বাসৰ বৰ্ষৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ 13 বছৰ পুৰণি গোচৰত আজি 23 জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হয়। চৰাইদেউ জিলাৰ ন্যায়িক আদালতে আজি এই ঐতিহাসিক ৰায় দিয়ে। উল্লেখযোগ্য যে 2012 চনৰ 9 ফেব্ৰুৱাৰীত চৰাইদেউৰ জলহা গাঁৱত একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণত ফুলেশ্বৰী হালোৱা নামৰ মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। অন্ধবিশ্বাসৰ বৰ্ষৱৰ্তী হৈ এই লোকসকলে মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰি অগ্নিসংযোগ কৰি হত্যা কৰিছিল। মহিলাগৰাকীৰ পুত্ৰই সোণাৰী থানাত দিয়া এজাহাৰৰ ভিত্তিত কমেও 35 জন লোকক আটক কৰা হৈছিল। 13 বছৰ ধৰি চলি থকা এই গোচৰৰ আজি প্ৰদান কৰা ৰায় অনুসৰি অপৰাধী বুলি প্ৰমাণিত 23 জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহা হৈছে। তদুপৰি ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ হিচাপে 8,00,000 টকা প্ৰদান কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱা নিশা দুলীয়াজানৰ এটা তেল ডিপোত 2 ফৈদৰ মাজত হোৱা হতাহতিৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেল ডিপোটোৰ কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰা বুলি প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল। দুলীয়াজান আৰক্ষীয়ে আজি ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত প্ৰাক্তন ছাত্ৰনেতাজনক গ্ৰেপ্তাৰ কৰে। পশ্চিম কাৰ্বি আংলঙৰ জিলায়ুক্ত হাৰংগপানী শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে শৈক্ষিক বাতাবৰণ সন্দৰ্ভত আলোচনা কৰে। জিলায়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা দিশসমূহ ক্ৰমান্বয়ে পূৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিজ্ঞান বিষয়ৰ পাঠদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ ভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সমন্বিত বস্তু আৰু সেৱা কৰ IGST সংগ্ৰহৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ IGST সংগ্ৰহ বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় আৰু সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাসমূহ বিচাৰি উলিয়াই ৰাজহ সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো সুচল কৰি তোলাটো নিশ্চিত কৰাৰ বাবে পক্ষীয় বৈঠক অনুষ্ঠিত কৰিবলৈ মুখ্য সচিব ডঃ ৰবি কোটাক পৰামৰ্শ দিয়ে। 1961 চনৰ 19 মে'ত বাংলা ভাষাৰ অধিকাৰৰ বাবে শিলচৰত প্ৰাণাহুতি দিয়া 11 গৰাকী শ্বহীদৰ স্মৃতিত আজি বৰাক উপত্যকাত 64 সংখ্যক ভাষা শ্বহীদ দিৱস পালন কৰা হয়। কাছাৰ জিলাৰ শিলচৰ ৰেল ষ্টেচনৰ শ্বহীদ বেদী, স্পখন ঘাটৰ শ্বহীদ বেদী আৰু গান্ধীবাগৰ স্মৃতিসৌধত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে মাতৃভাষাৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদকেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। আমাৰ শিলচৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে শ্বহীদসকলৰ স্মৃতিত শোভাযাত্ৰা উলিয়ায়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব।